চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে বাৰু? এতিয়া চাগে আপুনি মনে মনে ভাবিছে, এতিয়া চিঠি লিখাৰ কথা ক'ব আৰু, সদায় সদায় কেৱল চিঠি লিখাৰ কথাকে কৈ থাকে। এৰা, নোকোৱাকৈ যে আমি থাকিব নোৱাৰোঁ, কাৰণ আমাৰ শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পালেহে আমি গম পাওঁ যে আমাৰ এই পৰিশ্ৰম অথলে যোৱা নাই, অন্ততঃ কোনোবাই আমাৰ অনুষ্ঠান শুনিছে। এই অনুষ্ঠান শুনি আপোনালোকৰ উপকাৰ হোৱা বুলি গম পালে আমি অতি আনন্দ পাম, দুগুণ উৎসাহেৰে আমাৰ কাম কৰি যোৱাৰ প্ৰেৰণা পাম। গতিকে অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওকচোন। আমাৰ ঠিকনাটো হৈছে ভক্তিবচন,
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। ভক্তিবচন,
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
আমাৰ ৱেবছাইট www.radio882.com।
আমালৈ অন্ততঃ দুষাৰি হলেও চিঠি এখন লিখি জনাওক এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে। অৱশ্যে চিঠিখন লিখোঁতে আপোনাৰ ঠিকনাটো লিখি পঠিয়াবলৈ যেন নাপাহৰে স্পষ্টভাৱে, তেতিয়াহে আমি আপোনাৰ চিঠিৰ উত্তৰ দিব পাৰিম, নহয় জানো? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, আমি দুৰ্বল মানুহ মাত্ৰ, আমাৰ সীমিত জ্ঞানেৰে তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰোঁ। প্ৰভু, তুমিয়েই আমাক শিকোৱা, তুমিয়েই আমাক বুজাই দিয়া, তুমিয়েই আমাক কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোক প্ৰতিজনৰ বাবেই তুমি চিন্তা কৰা, তেওঁলোক প্ৰতিজনকেই যে তুমি ভাল পোৱা, তেওঁলোকৰ প্ৰতিজনৰ জীৱন যে তুমি সফল কৰি তুলিব খোজা, সেই কথা তেওঁলোকক উপলব্ধি কৰিবলৈ দিয়া। এই ভক্তিবচন অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক তুমি বিশেষভাৱে সহায় কৰা, যাতে তেওঁলোকে নিজৰ নিজৰ কাম সুকলমে কৰি যাব পাৰে। এই অনুষ্ঠানৰ জৰিয়তে তোমাৰ প্ৰেমৰ সৌৰভ চাৰিওফালে বিয়পাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচৰ ওপৰত নিজৰ অমূল্য তেজ বোৱাই মৃত্যুবৰণ কৰি তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা মহান প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজি আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আজি আমি অধ্যয়ন কৰিবলৈ লৈছোঁ বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখন। এই পুস্তকখন হৈছে পুৰণি নিয়মৰ দ্বিতীয়খন পুস্তক, অৰ্থাৎ বাইবেলৰ দ্বিতীয়খন পুস্তক। এই পুস্তকখনৰ লিখক হৈছে মুচি। আদি পুস্তকত বৰ্ণনা কৰা ঘটনাৰ পাছৰ ঘটনা ইয়াত বৰ্ণনা কৰা হৈছে। অৱশ্যে মাজত প্ৰায় 350 বছৰ কাল অতিবাহিত হৈ গৈছিল। আদি পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমাক কোৱা হৈছিল যে আব্ৰাহামৰ সন্তানসকলে মিছৰত 400 বছৰ কাল কটাব লাগিব। যাত্ৰা পুস্তক 12 নম্বৰ অধ্যায়ৰ 40 নম্বৰ পদত কোৱা হৈছে যে মুঠতে 430 বছৰ কাল মিছৰত ইছৰাইলীয় লোকে কটাইছিল। আৰু গালাতিয়া 3 অধ্যায়ৰ 16 নম্বৰ পদতো এই কথাটো দোহৰা হৈছে। আচলতে ঈশ্বৰে আব্ৰাহামক আহ্বান কৰাৰ পৰা মুঠতে 430 বছৰ আৰু ঈশ্বৰে আব্ৰাহামক কথাটো জনোৱাৰ পৰা মুঠতে 400 বছৰ কাল। যাত্ৰা পুস্তকৰ মূল অৰ্থটো হৈছে বাট বিচাৰি পাই ওলাই অহা বা উদ্ধাৰৰ পথ। এই পুস্তকে আচলতে মুক্তি বুজায়, তেজৰ বলত আৰু ঈশ্বৰৰ ক্ষমতাৰ বলত মুক্তি। যাত্ৰা পুস্তকৰ মূল বাণীটো আচলতে আমি পাওঁ ইব্ৰী পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদৰ পৰা 29 নম্বৰ পদত এনেদৰে। মচি উপজিলত বিশ্বাসৰ গুণে মাক বাপেকৰ দ্বাৰাই 3 মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল, কিয়নো তেওঁলোকে ল'ৰাটিক সুন্দৰ দেখিলে আৰু ৰজাৰ আজ্ঞালৈ ভয় নকৰিলে। পাছে মচিয়ে বয়সীয়া হৈ বিশ্বাসৰ গুণে ফৰৌনৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ'বলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখ ভোগ কৰাকে মনোনীত কৰিলে। আৰু মিছৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাধন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি মিছৰ দেশ ত্যাগ কৰিলে, কিয়নো অদৃশ্যজনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল। আৰু প্ৰথমে জন্মবিলাকৰ সংহাৰকৰ্তাই তেওঁবিলাকক স্পৰ্শ নকৰিবৰ কাৰণে তেওঁ বিশ্বাসৰ গুণে নিষ্ঠাৰ পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে। বিশ্বাসৰ গুণে তেওঁবিলাকে শুকান মাটিয়েদি যোৱাৰ দৰে লোহিত সাগৰৰ মাজেদি গমন কৰিলে, কিন্তু মিছৰীয়াবিলাকে তাৰ চেষ্টা কৰিলত তেওঁবিলাকক গ্ৰাস কৰা হল। যাত্ৰা পুস্তকৰ প্ৰথম শব্দটোৱে আচলতে পুস্তকত থকা কথাখিনি আগৰ কথাৰ সৈতে সাঙুৰি দিয়ে। আচলতে যাত্ৰা পুস্তকখন আদি পুস্তকৰ কথাৰেই পৰৱৰ্তী ঘটনা। ডক্টৰ জি কেম্পবেল মৰ্গানে কৈছে, যাত্ৰা পুস্তকত কোনো ঘটনা নতুনকৈ আৰম্ভ হোৱা নাই আৰু কোনো কথাৰেই সামৰণি পৰা নাই। আদি পুস্তক 46 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত আমি পাওঁ যে জাকুবৰ 70 সন্তান সন্ততি মিছৰত প্ৰৱেশ কৰিছিল। আনহাতে এই বুলি জনা যায় যে মিছৰ দেশৰ পৰা আহিবৰ সময়ত প্ৰায় 21,00,000 ইছৰাইলীয় লোক ওলাই আহিছিল, অৰ্থাৎ সেই সতী সন্ততি বাঢ়ি গৈ গৈ ইমানখিনি হৈছিলগৈ। সেই সময়ৰ সঠিক তাৰিখ নিৰ্ধাৰণ কৰাটো সম্ভৱপৰ নহলেও এই কথা জানিব পাৰি যে যোছেফ মিছৰলৈ আহিছিল হিক্সছ অৰ্থাৎ মেৰখীয়া ৰজাবোৰৰ দিনত। তেওঁলোক আছিল ছেমিয়া লোক আৰু আচলতে আব্ৰাহাম, ইছহাক আৰু জাকুবৰ সম্পৰ্কীয় লোকেই আছিল। তেওঁলোকৰ একমাত্ৰ বন্ধু কিজানি ইছৰাইলীয় লোকবিলাকেই আছিল, কাৰণ তেওঁলোকক মিছৰৰ মূল মানুহবিলাকে ঘীন কৰিছিল। পাছলৈ তেওঁলোকক খেদি মিছৰীয়া মানুহবোৰ মিছৰৰ শাসক হৈছিল আৰু তেওঁবিলাক যিকোনো বিদেশী লোকৰ প্ৰতি বিৰোধী আছিল, গতিকে তেওঁলোকে ইছৰাইলীয় লোকবোৰক ঘীন কৰিছিল। ফৰৌন ৰজা এই মূল মিছৰীয়া লোক আছিল আৰু ইছৰাইলীয় লোকৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰিছিল। যাত্ৰা পুস্তকখনত মুচিয়ে আগস্থান পায়। মুচিৰ যোগেদিয়েই ঈশ্বৰে বাইবেলৰ প্ৰথম 5 পুস্তক লিখাইছিল আৰু এই 5 একেলগে কোৱা হয় পেণ্টাটুক বুলি। আদি পুস্তক, যাত্ৰা পুস্তক, লেবিয়া পুস্তক, গণনা পুস্তক আৰু দ্বিতীয় বিৱৰণ। যাত্ৰা পুস্তকত আমি মুচিৰ জীৱনকালৰ 3 ভাগ পাওঁ, 3টা 40 বছৰীয়া ভাগ। প্ৰথম 40 মুচি আছিল মিছৰৰ ফৰৌন ৰজাৰ ঘৰত। দ্বিতীয় 40 তেওঁ আছিল মিডিয়নীয়াবিলাকৰ মাজত মৰুভূমিত। আৰু শেষৰ 40 তেওঁ আছিল ইছৰাইলৰ নেতা হিচাপে অৰণ্যত। মুচিয়ে মিছৰ দেশত যিখিনি কথা শিকিছিল সেইখিনিয়ে তেওঁক ইছৰাইল জাতিক মিছৰ দেশৰ পৰা নেতৃত্ব দি উদ্ধাৰ কৰি আনিবলৈ প্ৰস্তুত কৰা নাছিল। ঈশ্বৰে তেওঁক 40 ধৰি অৰণ্যত প্ৰশিক্ষণ দি এই কথাটো প্ৰকাশ কৰি দিছিল যে মুচিয়ে নিজে ইছৰাইলক উদ্ধাৰ কৰিব নোৱাৰে। এই কথা আমি বিশেষভাৱে মন কৰিব পাৰোঁ যে ঈশ্বৰে তেওঁৰ লোকসকলক উদ্ধাৰ কৰিবলৈ মুচিক সাজু কৰি লোৱাৰ পাছত 40 পাছত মুচিক আকৌ মিছৰ দেশলৈ উভতাই পঠিয়াইছিল। মুচিয়ে ইছৰাইলীয় সমূহৰ বৰমূৰীয়াসকলক একগোট কৰি মিছৰৰ ৰজা অৰ্থাৎ ফৰৌন ৰজাৰ ওচৰলৈ যাব লাগিব। ফৰৌন ৰজাই ইছৰাইলীয় লোকসকলক এৰি দিবলৈ অমান্তি হ'ব, ফলত ঈশ্বৰ আৰু মিছৰৰ দেৱতাসকলৰ মাজত এটা প্ৰতিযোগিতা হ'ব। মিছৰ দেশত নানা ধৰণৰ দেৱ দেৱীৰ প্ৰতিমা পূজা কৰা হৈছিল, হাজাৰ হাজাৰ দেৱ দেৱীৰ সেৱা পূজা চলিছিল। সেই সকলোৰে মূলতে আছিল ছয়তান আৰু সেইবোৰৰ নানা ধৰণৰ ক্ষমতাও আছিল। আমি পাঠ কৰিব খুজিছো 2 তিমুথিয় 3:8 লিখা আছে, যেনেকৈ জান্নি আৰু জাম্ব্ৰীয়ে মুচিৰ প্ৰতিৰোধ কৰিছিল, তেনেকৈ মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক এই মানুহবিলাকেও সত্যতাৰ প্ৰতিৰোধ কৰে। ফৰৌন ৰজাই প্ৰশ্ন কৰিছিল। তাতে ফৰৌনে ক'লে, যিহুৱানো কোন যে মই তেওঁৰ কথা শুনি ইছৰাইলক এৰি দিম? মই যিহুৱাক নেজানো আৰু ইছৰাইলকো এৰি নিদিওঁ। যাত্ৰা পুস্তক 5:2 ঈশ্বৰে নিজৰ চিনাকি দিছিল। ফৰৌন ৰজাই ঈশ্বৰৰ পৰিচয় পাইছিল আৰু তেওঁক ঈশ্বৰ বুলি মানিও লৈছিল। পাছে ফৰৌনে মানুহ পঠাই মুচি আৰু হাৰুণক মতাই নি ক'লে, এইবাৰ মই পাপ কৰিলো, যিহুৱা ধাৰ্মিক, কিন্তু মই আৰু মোৰ প্ৰজাবিলাক হলে দুষ্ট। যাত্ৰা পুস্তক 9:27 ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ বিভিন্ন উৎপাতবোৰ কিয় আনিছিল, বিভিন্ন উপদ্ৰৱবোৰ কিয় আনিছিল? আচলতে সেইবোৰ আছিল মিছৰৰ দেৱ দেৱীবোৰৰ বিৰুদ্ধে। ঈশ্বৰে তেওঁৰ লোকবিলাকৰ আগত এই কথাটো প্ৰকাশ কৰি দিব বিচাৰিছিল যে তেওঁ মিছৰৰ যিকোনো দেৱ দেৱীতকৈ ডাঙৰ আৰু শক্তিশালী, আৰু তেওঁৰ লোকবিলাকক উদ্ধাৰ কৰি নিবলৈ সমৰ্থ। এতিয়া আমি বাইবেলৰ পৰা চাই যাব খুজিছো। যাত্ৰা পুস্তকৰ 1 অধ্যায়ৰ পৰা আমি চাম। এই 1 অধ্যায়ৰ 1 পদকেইটাই এই কথাখিনি আগৰ কথাৰ লগত সাঙুৰি দিয়ে। আমি পাঠ কৰিম 1 পদৰ পৰা 6 পদলৈকে। যাত্ৰা পুস্তক 1 অধ্যায় 1 পদৰ পৰা 6 পদ। জাকুবৰ লগত ইছৰাইলৰ যিবিলাক পুত্ৰই নিজ নিজ পৰিয়াল লৈ মিছৰ দেশলৈ আহিছিল, সিবিলাকৰ নাম এই এই: ৰুবেন, ছিমিয়ন, লেবি আৰু যিহুদা, ইছাখৰ, জবুলুন আৰু বিন্যামিন, দান আৰু নপ্তালি, গাদ আৰু আছেৰ। জাকুবৰ পৰা উৎপন্ন হোৱা প্ৰাণী সৰ্বমুঠ 70 জন। যোছেফ হলে মিছৰতেই আছিল। পাছে যোছেফ, তেওঁৰ ভায়েক ককায়েকবিলাক আৰু সেই কালৰ সকলো লোক মৰিল। যাত্ৰা পুস্তকখন আচলতে আদি পুস্তকৰ পৰৱৰ্তী ঘটনাৰ বিৱৰণ। যোছেফৰ মৃত্যুৰ ঘটনাৰেই আদি পুস্তকৰ সামৰণি পৰিছিল। যাত্ৰা পুস্তকৰ 1:6 আমাক জনাই দিয়া হৈছে যে যোছেফ, তেওঁৰ গোটেই কেইজন ভাই ককাই আৰু সেইটো প্ৰজন্মৰ সকলোবিলাক লোকৰ মৃত্যু হৈছিল। 350 বছৰ পাৰ হৈ গ'ল। আদি পুস্তকৰ 44 অধ্যায়ত ঈশ্বৰে জনাই দিছিল যে ইছৰাইল জাতি বাঢ়ি বাঢ়ি যাব আৰু মিছৰ দেশতেই এটা বৃহৎ জাতিত পৰিণত হ'ব। আৰু এই ভৱিষ্যৎবাণী ফুলিওৱা আমি দেখা পাওঁ 7 পদত। পাঠ কৰি দিছো। তাৰ পাছত ইছৰাইলৰ সন্তানবিলাক বহু বংশ হৈ অতিশয় অধিক হ'ল আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ'ল। তাতে সিবিলাকেৰেই দেশ পৰিপূৰ্ণ হ'ল। 8 পদত আমি পাওঁ যে এটা ডাঙৰ পৰিৱৰ্তন ঘটিছিল। 8 পদটো পঢ়ি দিছো। সেইকালত মিছৰৰ ওপৰত যোছেফক নজনা এনে এজন নতুন ৰজা হ'ল। মিছৰৰ নতুন ৰজা হ'ল আৰু সেই নতুন ৰজাজনে কেতিয়াও যোছেফৰ কথা শুনাই নাছিল। খুব সম্ভৱ যোছেফৰ সময়ত যি ৰাজবংশ আছিল, সেই ৰাজবংশক আঁতৰাই মূল মিছৰীয়া মানুহ আকৌ মিছৰ দেশৰ ৰজা হৈছিল। সেই নতুন ৰজাই যোছেফক নাজানিছিল, গতিকে যোছেফৰ বংশৰ লোকৰ প্ৰতি কোনো মৰম চেনেহৰ ভাৱ নাছিল। এইখিনিতে আমিও শিকিবলগীয়া কথা আছে। প্ৰতিটো নতুন প্ৰজন্মক আমি নতুনকৈ ঈশ্বৰৰ বাক্য শিকাই থাকিব লাগে, নহ'লে ঈশ্বৰৰ বাক্য পাহৰি যোৱাৰ সম্ভাৱনা থাকে। আজিকালি আমি নানা ধৰণৰ বিজ্ঞাপন দেখি থাকোঁ। কিছুমান অতি বিখ্যাত জনপ্ৰিয় সামগ্ৰীৰো বিজ্ঞাপন আমি দেখিবলৈ পাওঁ। এটা অতি জনপ্ৰিয় শীতল পানীয়ৰ বিষয়া এজনক এজন মানুহে প্ৰশ্ন কৰিছিল, মই জনাত আপোনালোকৰ শীতল পানীয়টো অতি বিখ্যাত, তথাপি আপোনালোকে ইমান বিজ্ঞাপন কিয় দিয়ে? তেওঁ সুধিছিল, আপুনি বাৰু আজিকালি আগতে বজাৰত খুব চলা সেই কফি ক'ৰবাত দেখিছেনে? মানুহজনে ক'লে, মই সৰুতে সেই কফিয়েইটো খাইছিলোঁ, কিন্তু আজিকালি দেখোন বজাৰত সেই কফি নোহোৱাই হ'ল। তেতিয়া মানুহজনে কৈছিল, ঠিকেই, সেই কফি আগতে খুব বিখ্যাত আছিল আৰু তেওঁলোকে ভাবিছিল যে যিহেতু কফিটো খুব বিখ্যাত, গতিকে বিজ্ঞাপনৰ একো প্ৰয়োজন নাই। কিন্তু লাহে লাহে কফিটোৰ কথা মানুহে পাহৰিয়েই গ'ল আৰু এতিয়া কফিৰ কোম্পানীটো বন্ধই হৈ গ'ল। মানুহে কথা লাহে লাহে পাহৰি পেলায়। এসময়ত যোচেফক মিছৰৰ ৰজাই খুব ভাল পাইছিল, কিন্তু এই নতুন ৰজাই যোচেফৰ নামেই শুনা নাছিল। সদায় এটা এটা নতুন প্ৰজন্ম আহি থাকে যিটোৱে প্ৰভু যীশুৰ নাম আগতে শুনাই নাই। গতিকে নতুন প্ৰজন্মটোক আগৰ প্ৰজন্মটোৱে শিকাব লাগিব, পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক শিকাব লাগিব। গতিকে ইয়াত আমি দেখিছোঁ মিছৰ দেশৰ নতুন প্ৰজন্মটোৱে যোচেফৰ কথা নাজানেই। কিন্তু এসময়ত যোচেফ ইমান বিখ্যাত আছিল যে তেওঁ মিছৰত অতি প্ৰিয়পাত্ৰ আছিল, ইমান প্ৰিয়পাত্ৰ আছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ দেহটো সেই দেশৰ পৰা নিব পৰা নগৈছিল। এই নতুন ফৰৌন ৰজাই ইছৰাইলীয় লোকবিলাকৰ প্ৰতি অলপো ভাল ব্যৱহাৰ দেখুওৱা নাছিল, কাৰণ তেওঁ যোচেফক নাজানিছিল। এতিয়া ন আৰু দহ নম্বৰ পদ দুটা পাঠ কৰি দিম। তেওঁৰ প্ৰজাবিলাকক ক'লে, চোৱা, ইছৰাইল জাতি আমাতকৈ সৰহ আৰু বলৱন্ত, আহা আমি সিহঁতৰ লগত টেঙৰালি ৰূপে ব্যৱহাৰ কৰোঁ হওক, তেনে নকৰিলে সিহঁত আৰু বাঢ়িব, তাতে কোনো যুদ্ধ হ'লে সিহঁতেও আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ সৈতে যুদ্ধ কৰিব আৰু দেশৰ পৰা ওলাই যাব। এনেকুৱাও হয়তো হ'ব পাৰে যে ইছৰাইলীয় লোকবিলাকে মিছৰীয়াবোৰৰ শত্ৰুৰ সৈতে হাত মিলাইছিল। ইছৰাইলীয় লোকবিলাকক ফৰৌন ৰজাই মিছৰৰ পৰা খেদি পঠিয়াব পাৰিলেহেঁতেন, কিন্তু ফৰৌন ৰজাই তেনে কৰা নাছিল। তেওঁ ইছৰাইলীয় লোকবিলাকক দাসৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ ভাল পালে। এঘাৰ নম্বৰ পদ, এই হেতুকে মিছৰীয়াহঁতে সিবিলাকক ভাৰ বোৱাই দুখ দিবৰ নিমিত্তে সিবিলাকৰ ওপৰত কাৰ্যাধ্যক্ষ নিযুক্ত কৰিলে। পাছে সিবিলাকে ফৰৌনৰ নিমিত্তে পিথুম আৰু ৰামিছেছ নামেৰে শস্য সাঁচি থোৱা দুখন নগৰ নিৰ্মাণ কৰিলে। ইছৰাইলৰ লোকবিলাকক অতি কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হ'ল। পিৰামিডবোৰ তেওঁলোকে বনোৱা নাছিল, কাৰণ পিৰামিডবোৰ তাৰ আগৰ পৰাই আছিল, কিন্তু তেওঁলোকক ডাঙৰ ডাঙৰ নগৰ আদি নিৰ্মাণ কৰা কামত ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকে পিথুম আৰু ৰামাছেছ নামৰ নগৰ দুখন নিৰ্মাণ কৰিছিল। তেওঁবিলাকে ইটাৰে নগৰবোৰ নিৰ্মাণ কৰিছিল আৰু সেই ইটাবোৰ তেওঁলোকে তৈয়াৰ কৰিব লাগিছিল। প্ৰথম অৱস্থাত ইটা বনাবৰ কাৰণে ইছৰাইলৰ লোকবিলাকক খেৰ দিয়া হৈছিল, কিন্তু ফৰৌন ৰজাৰ অত্যাচাৰ বাঢ়ি যোৱাৰ পাছত তেওঁলোকক আনকি খেৰো নিজে নিজে বিচাৰি ল'বলৈ কোৱা হৈছিল, কিন্তু সমান সংখ্যক ইটা তৈয়াৰ কৰিবই লাগিব বুলি কোৱা হৈছিল। ডক্টৰ কাইল নামৰ প্ৰফেচাৰ এজনে এবাৰ তেওঁৰ ছাত্ৰবিলাকৰ আগত ৰামাছেছৰ পৰা অনা এটা ইটা দেখুৱাইছিল। সেইটো খেৰ ব্যৱহাৰ নকৰাকৈ তৈয়াৰ কৰা ইটা আছিল। ইছৰাইলৰ লোকবিলাকক মিছৰীয়াবিলাকে অত্যাচাৰ কৰাৰ কথা যে বাইবেলত আছে, সেই কথা সত্য বুলি সেই ইটাটোৱেই প্ৰমাণ কৰে। মিছৰীয়াসকলে ইছৰাইলৰ লোকবোৰক অধিক অধিককৈ অত্যাচাৰ কৰিব ধৰিছিল। বাৰ নম্বৰ পদ, কিন্তু সিবিলাকক যিমানকৈ দুখ দিলে সিবিলাক সিমানকৈ বৃদ্ধি পাবলৈ আৰু ব্যক্ত হ'বলৈ ধৰিলে, তাতে ইছৰাইলৰ সন্তানবিলাকৰ পৰা মিছৰীয়াহঁতে অতিশয় ভয় পায়। ইছৰাইলীয় লোকে মিছৰত দুখ কষ্ট পাব বুলি ঈশ্বৰে আব্ৰাহামক আগতেই জনাই থৈছিল। আদিপুস্তক 15 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমি এই কথা পঢ়িবলৈ পাওঁ। ইয়াত তিনিটা কথা জনোৱা হৈছিল। ইছৰাইলীয় লোকবিলাকে এখন অচিন দেশত প্ৰৱাসী হৈ থাকিব লাগিব, তেওঁবিলাক দাস হ'ব লাগিব আৰু বহুত দুখ কষ্ট সহিব লাগিব। এই সকলোখিনি কথা ফলিয়াইছিল। 13-15 নম্বৰ পদ, ইছৰাইলৰ সন্তানবিলাকক নিৰ্দয়ৰূপে বন্দী কাম কৰাই বোকা ইটা আৰু পথাৰৰ সকলোবিধৰ টান কামৰ দ্বাৰাই সিবিলাকৰ জীৱনত তিতা লগালে। সিহঁতে সিবিলাকক যি যি বন্দী কাম কৰাইছিল সেই সকলোকে নিৰ্দয়ৰূপে কৰাইছিল। পাছে মিছৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামেৰে দুজনী ইব্ৰীয় ধাত্ৰীক ক'লে, মিছৰীয়াবিলাকে নানা ধৰণে অত্যাচাৰ কৰা সত্ত্বেও ইছৰাইলৰ লোকবিলাক বাঢ়িহে গৈছিল, কাৰণ ঈশ্বৰে আশীৰ্বাদ কৰিছিল। গতিকে ৰজাই বেলেগ ব্যৱস্থা ল'বলৈ সিদ্ধান্ত কৰিছিল। 16 নম্বৰ পদ, যি সময়ত তহঁতে ইব্ৰীয়া তিৰোতাবিলাকক প্ৰসৱ কৰাও আৰু প্ৰসৱৰ আসনত দেখ, তেতিয়া ল'ৰা হ'লে তাক বধ কৰিবি, ছোৱালী হ'লে তাই জীয়াই থাকিব। এনেদৰে ইছৰাইল জাতিক ধ্বংস কৰিব খোজা হৈছিল। প্ৰভু যীশু এই জাতিতেই জন্ম ল'বলগীয়া আছিল আৰু এনেদৰে ছয়তানে জাতিটো ধ্বংস কৰিব খুজিছিল, কিন্তু ঈশ্বৰে বিশেষ ধৰণে হস্তক্ষেপ কৰি জাতিটো ধ্বংস হবলৈ নিদিলে। সোতৰৰ পৰা বিশ নম্বৰ পদ, কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰি মিছৰৰ ৰজাৰ আজ্ঞামতে নচলি ল'ৰাবিলাকক জীয়াই ৰাখিলে। তাতে মিছৰৰ ৰজাই ধাত্ৰী দুজনীক মতাই নি ক'লে, তহঁতে এনে কাম কিয় কৰিলি? ল'ৰাবোৰকনো কিয় জীয়াই ৰাখিলি হওক? তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক'লে, ইব্ৰিয়া তিৰোতাবিলাক মিছৰীয়া তিৰোতাবিলাকৰ নিচিনা নহয়, কিয়নো সিহঁত বলি, আৰু সিহঁতৰ ওচৰলৈ ধাত্ৰী যোৱাৰ পূৰ্বেই সিহঁতে প্ৰসৱ কৰে। পাছে ঈশ্বৰে সেই ধাত্ৰী দুজনীৰ মংগল কৰিলে আৰু লোকবিলাক বৃদ্ধি পাই অতিশয় বলৱন্ত হ'ল। সকলোবোৰ ল'ৰা সন্তান বধ কৰিব খোজা হৈছিল, কিন্তু সেই প্ৰচেষ্টা বিফল হ'ল। একৈশ নম্বৰ পদ, ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰা হেতুকে তেওঁ সিহঁতৰ বংশ বৃদ্ধি কৰিলে। এই মহিলাকেইগৰাকীয়ে এটা সিদ্ধান্ত ল'ব লগা হৈছিল, ফৰৌণ ৰজাৰ পক্ষ ল'ব নে ঈশ্বৰৰ পক্ষ ল'ব। তেওঁলোকে ঈশ্বৰৰ প্ৰতি ভয় ভক্তি দেখুৱাইছিল আৰু তেওঁলোকৰ সেই বাধ্যতাৰ পুৰস্কাৰ ঈশ্বৰে দিছে। চিফ্ৰা আৰু পুৱা দুয়োৰে নাম ঈশ্বৰে যুগমীয়া কৰিলে। তেওঁলোকক ইছৰাইলৰ লোকে আজিও সন্মানৰ চকুৰে চায়। বাইশ নম্বৰ পদ, পাছে ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা কৰি ক'লে, তোমালোকে নতুনকৈ জন্মা প্ৰত্যেক ল'ৰাক নদীত পেলাই দিবা, কিন্তু প্ৰতিজনী ছোৱালীক হলে জীয়াই ৰাখিবা। ফৰৌণ ৰজাৰ আদেশ পালন হোৱা হলে ইছৰাইল জাতি নিঃশেষ হৈ গ'লহেঁতেন, কিন্তু তেনে নহ'ল। ঈশ্বৰৰ পৰিকল্পনা কোনেও ব্যৰ্থ কৰিব নোৱাৰে। ঈশ্বৰে বিশেষভাৱে হস্তক্ষেপ কৰি মুচিক ডাঙৰ দীঘল কৰিলে, আৰু সেই মুচিৰ যোগেদিয়েই পাছত ইছৰাইল জাতিক মিছৰৰ দাসত্বৰ বন্ধনৰ পৰা উদ্ধাৰ কৰিলে। আজিও ঈশ্বৰে মানৱ জাতিক পাপৰ পৰা, জগতৰ বন্ধনৰ পৰা, মাংসিকতাৰ বন্ধনৰ পৰা উদ্ধাৰ কৰিব পাৰে আৰু কৰে। প্ৰভু যীশুৰ যোগেদি তেওঁ আমাক উদ্ধাৰ কৰে স্বৰ্গত স্থান দিবলৈ। প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সেই পৰিত্ৰাণ আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিসু তোমাৰে কাষ, প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণ, চলিম তোমাৰে পথ, মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা, মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা,
তুমি মোক পাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো